বাতৰি সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ইউৰোপত ত্ৰিদেশীয় ভ্ৰমণসূচীৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি নেডাৰলেণ্ডছৰ ৰাজধানী দা হেগত উপস্থিত হৈছে। কেন্দ্ৰই গঠন কৰি দিয়া সৰ্বদলীয় দলসমূহে বিভিন্ন ৰাষ্ট্ৰ ভ্ৰমণ কৰি বিশ্ব নেতাসকলৰ আগত অপাৰেচন সিন্দুৰৰ খাতিয়ান দাঙি ধৰাৰ লগতে সন্ত্ৰাসবাদ দমনৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ কথা প্ৰকাশ কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে মন্তব্য কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱানে খাদ্য প্ৰসংস্কৰণৰ ক্ষেত্ৰত উন্নয়নৰ অপৰিসীম সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। ইউৰোপত ত্ৰিদেশীয় ভ্ৰমণসূচীৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি নেডাৰলেণ্ডছৰ ৰাজধানী দা হেগত উপস্থিত হৈছে। মন্ত্ৰীগৰাকীক নেডাৰলেণ্ডছত থকা ভাৰতৰ ৰাষ্ট্ৰদূত KR টুহিন আৰু দেশখনৰ পৰৰাষ্ট্ৰ কাৰ্যালয়ৰ সঞ্চালক গেব্ৰিয়েলা ছানচিচিয়ে আদৰণি জনায়। আজি পুৱা ডঃ জয়শংকৰ নেডাৰলেণ্ডছৰ ৰাজধানী দা হেগত দেশখনৰ প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে ডঃ জয়শংকৰে কয় যে বৰ্তমান একক শক্তিৰে বলিয়ান বিশ্বত একোখন ৰাষ্ট্ৰই কিদৰে কৌশলগত স্বতন্ত্ৰতা বৰ্তাই ৰাখিব পাৰে সেই সন্দৰ্ভত নেডাৰলেণ্ডছ আৰু ইউৰোপীয় ইউনিয়নে ভাৰতৰ সৈতে অধিক ঘনিষ্ঠ আলোচনাত মিলিত হোৱাৰ আৱশ্যকতা আছে। ছদিনীয়া ভ্ৰমণসূচীৰে ৰাওনা হোৱা বিদেশ মন্ত্ৰীগৰাকীয়ে ডেনমাৰ্ক আৰু জাৰ্মানীলৈ যাব। ডঃ জয়শংকৰে তিনিওখন ৰাষ্ট্ৰৰে নেতৃবৰ্গক সাক্ষাৎ কৰাৰ লগতে দেশকেইখনৰ বিদেশ মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক স্বাৰ্থজড়িত বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ লগতে দ্বিপাক্ষিক সম্পৰ্ক অধিক উন্নত কৰাৰ উদ্দেশ্যে কেইবালানি আলোচনাত মিলিত হ'ব। কেন্দ্ৰই গঠন কৰি দিয়া সৰ্বদলীয় দলসমূহে বিভিন্ন ৰাষ্ট্ৰ ভ্ৰমণ কৰি বিশ্ব নেতাসকলৰ আগত অপাৰেচন সিন্দুৰৰ খাতিয়ান দাঙি ধৰাৰ লগতে সন্ত্ৰাসবাদ দমনৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ কথা প্ৰকাশ কৰিব। লেহ ভ্ৰমণকালত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে এইদৰে কয়। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অপাৰেচন সিন্দুৰৰ জৰিয়তে পাকিস্তানৰ পৃষ্ঠপোষকতা লাভ কৰা সন্ত্ৰাসবাদী সংগঠনসমূহ সমূল অংশে নিপাত কৰিছে। লেহৰ শ্ৰদ্ধাঞ্জলি উদ্যানত 19 সংখ্যক কুশক বকুলা ৰিনপোচাৰ এটা প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য আগবঢ়াইছে। অনুষ্ঠানটোৰ প্ৰসংগত মন্তব্য কৰি কিৰেণ ৰিজিজুৱে কয় যে ৰিনপোচেৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ পাই তেওঁ সুখী অনুভৱ কৰিছে। উল্লেখযোগ্য যে বকুলা ৰিনপোচে লাডাখৰ এগৰাকী উল্লেখযোগ্য আধ্যাত্মিক তথা ৰাজনৈতিক নেতা আছিল। দুটা কাৰ্যকালৰ বাবে মংগোলীয় ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰিনপোচে 1988 চনত পদ্মভূষণ সন্মান লাভ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে লিখা এটা নিবন্ধ সামাজিক মাধ্যমত সকলোৱে পঢ়িব পৰাকৈ প্ৰচাৰ কৰিছে। তেওঁ কয় যে গভৰ্ণমেণ্ট মাৰ্কেটপ্লেচ চমুকৈ GEM উপান্ত শ্ৰেণীৰ লোকসকলৰ বাবে নতুন দিগন্তৰ সূচনা কৰাৰ লগতে সঞ্চয়ো নিশ্চিত কৰিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী পীয়ুষ গোৱেলে নিবন্ধটোত কৈছে যে ৰাজহুৱা বেপাৰ বাণিজ্যৰ ডিজিটেল মঞ্চ গভৰ্ণমেণ্ট ই মাৰ্কেটপ্লেচ চমুকৈ GEM প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰত 2047 অভিযানৰ লক্ষ্যৰ পথত গুৰুত্বপূৰ্ণ কাৰক হিচাপে পৰিগণিত হৈছে। এখন ইংৰাজী দৈনিক কাকতত লিখা এই নিবন্ধত মন্ত্ৰীগৰাকীয়ে কয় যে এই মঞ্চৰ জৰিয়তে বজাৰত প্ৰৱেশৰ অন্তৰায়সমূহ দূৰ হোৱাৰ লগতে দুৰ্নীতি নিৰ্মূল হৈছে। তদুপৰি এই ব্যৱস্থাৰ ফলত বিশেষকৈ সৰু সৰু চহৰসমূহত উপান্ত শ্ৰেণীৰ লোকসকলৰ সবলীকৰণ আৰু উন্নতি সাধনৰ লগতে কৰদাতাসকলৰ বৃহৎ পৰিমাণৰ ধন সঞ্চয় হোৱাটো সম্ভৱপৰ হৈ উঠিছে। কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰী চিৰাগ পাছোৱানে খাদ্য প্ৰসংস্কৰণৰ ক্ষেত্ৰত উন্নয়নৰ অপৰিসীম সম্ভাৱনা আছে বুলি মন্তব্য কৰিছে। তেওঁ লগতে কয় যে বিহাৰৰ খাদ্য প্ৰসংস্কৰণ খণ্ডৰ সৈতে জড়িত লোকসকলে বিকশিত ভাৰত অভিযানত অৰিহণা যোগাব পাৰিব। পাটনাৰ জ্ঞান ভৱনত আয়োজিত দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা আৰু বিক্ৰেতা সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। পাছোৱানে কয় যে খাদ্য প্ৰক্ৰিয়াকৰণৰ এই খণ্ডত যুৱক যুৱতীসকলৰ বাবে বহুতো সুযোগ আছে। এই খণ্ডত যোগদান কৰি তেওঁলোকে চাকৰি বিচৰাৰ পৰিৱৰ্তে আনৰ বাবে চাকৰি সৃষ্টি কৰিব পাৰিব। শ্ৰীপাছোৱানে কয় যে এই খণ্ডত উন্নত পৰিৱেশ গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে হাতে হাত ধৰি একেলগে কাম কৰাৰ প্ৰয়োজন আছে। বিহাৰৰ উন্নত পৰিৱেশৰ বাবে কেৱল ভাৰতৰে নহয় বহুতো আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীও ইয়াত বিনিয়োগ কৰিবলৈ সাজু হৈছে। ইয়াৰ বাবে তেওঁ বিহাৰৰ উন্নত বিমান সংযোগৰ প্ৰশংসা কৰিছে। শ্ৰীপাছোৱানে কয় যে খাদ্য প্ৰক্ৰিয়াকৰণৰ ক্ষেত্ৰত ৰপ্তানি বৃদ্ধি কৰাৰ জৰিয়তে ভাৰতে বিদেশী মুদ্ৰাও লাভ কৰিব। উল্লেখযোগ্য যে এই উদ্বোধনী অনুষ্ঠানত বিহাৰৰ উপৰাজ্যপাল বিজয় কুমাৰ সিনহা আৰু উদ্যোগ মন্ত্ৰী নীতিশ মিশ্ৰ উপস্থিত আছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা 9:30 বজাত যক্ষ্মা ৰোগৰ প্ৰতিকাৰ তথা প্ৰতিৰোধ সন্দৰ্ভত নতুন দিল্লীৰ ছফদৰজং চিকিৎসালয়ৰ হাওঁফাওঁ ৰোগ বিভাগৰ মুৰববী চিকিৎসক ডাঃ ৰোহিত কুমাৰ আৰু সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ একে বিভাগৰ সহযোগী অধ্যাপক ডাঃ সৌৰভ মিট্টালৰ সৈতে হোৱা বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 011-2342-1050 আৰু 011-2331-4444 নম্বৰত ফোন কৰি চিকিৎসককেইগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। আগ্ৰহী হোৱাটছএপযোগে 92890-94044 নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ এফ এম গোল্ড চেনেল আৰু অতিৰিক্ত ফ্ৰিকুৱেঞ্চিসমূহৰ যোগেদি এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। শ্ৰোতাসকলে আমাৰ ৱেবছাইট newsonair.co.in আৰু ইউটিউব চেনেল newsonair অফিচিয়েল যোগেও এই অনুষ্ঠান শুনিবলৈ পাব। পাকিস্তানৰ বেলুচিস্তানৰ কিল্লা আব্দুল্লা জিলাৰ জব্বৰ মাৰ্কেটৰ কাষৰীয়া এলেকাত সংঘটিত এটা বিস্ফোৰণত 4 লোক নিহত হোৱাৰ লগতে আন 20 লোক আহত হয়। সংবাদ মাধ্যমৰ মতে কালি সংঘটিত 8 লোক গুৰুতৰভাৱে আহত হৈছে। এই বিস্ফোৰণৰ ফলত এটা ভৱন বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে কেইবাখনো দোকান ভাঙি পৰাৰ লগতে অগ্নিকাণ্ড সংঘটিত হয়। এই বিস্ফোৰণৰ পাছতেই অচিনাক্ত আক্ৰমণকাৰী আৰু সুৰক্ষাকৰ্মীৰ মাজত কিছু সময়ৰ বাবে গুলীয়াগুলীও সংঘটিত হয়। নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন তেহৰিক ই তালিবান পাকিস্তান চমুকৈ TTPয়ে ঘটনাটো সংঘটিত কৰা বুলি স্বীকাৰ কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 5 উত্তৰ পূৰ্বাঞ্চলৰ লগতে হিমালয়ৰ পাটদেশৰ পশ্চিমবংগ আৰু ছিকিমত বিজুলী ধাৰেকনিৰ সৈতে ধাৰাসাৰৰ পৰা অতি প্ৰবল বৰষুণৰ আগলি বতৰা দিছে। এই সময়ছোৱাত কোংকান, গোৱা, কৰ্ণাটক আৰু কেৰালাৰ উপকূলীয় অঞ্চলসমূহতো ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বিভাগে লগতে জম্মু কাশ্মীৰ, লাডাখ, গিলগিট বালিস্তান, মুজাফৰবাদ আৰু হিমাচল প্ৰদেশতো কালি, আজি আৰু কাইলৈ বতাহ আৰু বিজুলী গাজনিৰে সৈতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব পাৰে বুলি আগজাননী দিছে। উত্তৰাখণ্ডতো ঠায়ে ঠায়ে অহা 24 মেলৈকে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে 22 মেৰ আশে পাশে কৰ্ণাটক উপকূলৰ পূব মধ্য আৰৱ সাগৰৰ ওপৰত নিম্নচাপ উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে। উত্তৰ দিশলৈ এই নিম্নচাপ ক্ৰমাৎ তীব্ৰতৰ হৈ মহাৰাষ্ট্ৰৰ বতৰত যথেষ্ট পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। মহাৰাষ্ট্ৰ উপকূলত বিশেষকৈ কংকান আৰু গোৱাৰ সমীপত ধুমুহা বৰষুণৰ সম্ভাৱনা থকাৰ পৰিপ্ৰেক্ষিতত অহা 5 বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মাছমৰীয়াসকলৰ বাবে সতৰ্কবাণী জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ে আজি উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশসকলকে ধৰি সকলো ন্যায়াধীশে সম্পূৰ্ণ পেঞ্চনৰ লগতে অৱসৰৰ সকলো সা সুবিধা লাভ কৰিব বুলি এটা গুৰুত্বপূৰ্ণ শুনানি জাৰি কৰিছে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলে বছৰি 15 লাখ টকাৰ পেঞ্চন লাভ কৰিব বুলি শুনানিটোত কোৱা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 25 মেৰ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ শ্ৰোতাৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। ইয়া হ'ব অনুষ্ঠানটোৰ 122 সংখ্যক খণ্ড। জনসাধাৰণে তেওঁলোকৰ দিহা পৰামৰ্শ টোল ফ্ৰী নম্বৰ 1800-11-7800 জৰিয়তে জনাব পাৰিব। লগতে মাই গভ মুকলি মঞ্চ আৰু নমো এপৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। এই মাহৰ 23 দিহা পৰামৰ্শসমূহ গ্ৰহণ কৰা হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। টছত জিকি ছানৰাইজাৰ্ছ হায়দৰাবাদে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক প্ৰথমে বেট ধৰা আমন্ত্ৰণ জনায়। খেলখন লক্ষ্ণৌৰ ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী একানা ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ইউৰোপীয় ত্ৰিদেশীয় ভ্ৰমণসূচীৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি নেডাৰলেণ্ডছৰ ৰাজধানী দ্য হেগত উপস্থিত হৈছে। কেন্দ্ৰই গঠন কৰি দিয়া সৰ্বদলীয় দলসমূহে বিভিন্ন ৰাষ্ট্ৰ ভ্ৰমণ কৰি বিশ্ব নেতাসকলৰ আগত অপাৰেচন সিন্দুৰৰ খাতিয়ান দাঙি ধৰাৰ লগতে সন্ত্ৰাসবাদ দমনৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ কথা প্ৰকাশ কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে মন্তব্য কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱানে খাদ্য প্ৰসংস্কৰণৰ ক্ষেত্ৰত উন্নয়নৰ অপৰিসীম সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এতিয়া বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।